এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে, দ্বিতীয় এডভান্টেজ আসাম শীৰ্ষ সন্মিলনত অসমত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰীৰ দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আহ্বান, সন্মিলনত কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি, অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য, এডভান্টেজ আসামৰ অংশ হিচাপে আজি ৰাজ্যৰ জিলাসমূহত বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ, আৰু কাইলৈ মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্ৰস্তুতি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল নতুন ভৱিষ্যতৰ সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আসাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি এইদৰে কয়। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া অনিশ্চয়তাৰ মাজতো বিশ্বৰ বহু বিশেষজ্ঞই সম্প্ৰতি ভাৰতৰ খৰতকীয়া বিকাশৰ কথা আলোচনা কৰিবলৈ লৈছে। তেওঁ কয় যে বৰ্তমানৰ ভাৰতে এখোজ এখোজকৈ আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ একবিংশ শতিকাৰ অনাগত 25 বছৰৰ দীৰ্ঘম্যাদী লক্ষ্য মনত ৰাখি বৃহৎ পৰিসৰত কামত অগ্ৰসৰ হৈছে। বিশ্বই বৰ্তমান ভাৰতৰ প্ৰশাসনত আস্থা ৰাখিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে দক্ষতাৰ দিশত খৰতকীয়াকৈ আগবাঢ়ি যোৱা দেশৰ যুৱ সমাজ আৰু মধ্যবিত্ত শ্ৰেণীৰ কথা উল্লেখ কৰে। দ্বিতীয় এডভান্টেজ আসামৰ উদ্বোধনী ভাষণত শ্ৰীমোদীয়ে বিভিন্ন দেশৰ প্ৰতিনিধি আৰু দেশ বিদেশৰ বিনিয়োগকাৰীৰ সন্মুখত অসমৰ নিজস্ব পৰিচয়স্বৰূপ চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি কয় যে এই উদ্যোগে এতিয়া আন আন উদ্যোগকো আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে। ৰাজ্যখনত স্থাপন হ'বলগীয়া ইউৰিয়া প্ৰকল্পই সমগ্ৰ দেশৰে চাহিদা পূৰণ কৰিবলৈ সমৰ্থ হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অচিৰে অসম উত্তৰ পূবৰ নিৰ্মাণ খণ্ডৰ কেন্দ্ৰ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্মাণ খণ্ডত অসম বহুখিনি আগবাঢ়ি গৈছে আৰু উচ্চমানৰ প্ৰযুক্তিৰ লগতে ৰাজ্যখন ষ্টাৰ্টআপৰ কেন্দ্ৰত পৰিণত হৈছে। জাগিৰোডত স্থাপন হ'বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্প অনাগত সময়ত উত্তৰ পূৰ্বাঞ্চলৰ পৰিচয় হৈ উঠিব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অনাগত সময়ত ভাৰত ছেমিকণ্ডাক্টৰ খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হৈ উঠাৰ লগতে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে অসমৰ অৰ্থনীতিও সুদৃঢ় হ'ব। প্ৰধানমন্ত্ৰীয়ে বিনিয়োগকাৰীসকলক অসমত বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান
জনায়। बहुत सारे रास्ते बनाए हैं, पीएलआई स्कीम से लेकर ग्रीन इनिशिएटिव के लिए बनी सारी पॉलिसी आपके हित में है। मैं चाहता हूं कि असम रिन्यूएबल एनर्जी सेक्टर में एक लीडर स्टेट बनकर के उभरे, और ये तभी हो पाएगा जब इंडस्ट्री के आप सभी लीडर्स यहां के पोटेंशियल को सही तरह से मैक्सिमाइज करने के लिए आगे आएंगे। আজ পূর্বোত্তর আর পূর্বী ভারত ইনফ্রাস্ট্রাকচার লজিস্টিক্স এগ্রিকালচার ট্যুরিজম আর ইন্ডাস্ট্রি মে তেজ রফতার সে আগে বড় রা হুঝে বিশ্বাস হ্যাঁ আপনা মে আসামকে সাথি বনেগে সাজিদার বনেগে আইয়ে এক সাথ মিলকর হম আসামকে এক এসা রাজ্য বনায়ে যে পুরে গ্লোবল সাউথ মে ভারত কি ক্যাপেবিলিটিজ কো নই উচ্চাইও তক পৌঁছায়।
বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আসামৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে। আজিৰ অনুষ্ঠানত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, টাটা চনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰ, জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালকে ধৰি ভালে সংখ্যক উদ্যোগপতিয়ে ভাষণ দিয়ে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে তেওঁৰ ভাষণত অসমত এৰ'চিটি চিমেণ্টকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত 50,000 কোটি টকা বিনিয়োগৰ কথা ব্যক্ত কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত মেগা ফুড পাৰ্ক, সপ্ততাৰকাযুক্ত হোটেল, 2টা জৈৱ ইন্ধন গোটকে ধৰি 5টা গুৰুত্বপূৰ্ণ খণ্ডত অহা 5 বছৰত 50,000 কোটিৰো অধিক ধন বিনিয়োগৰ কথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত 10,000 কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব বুলিও অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। অনাগত সময়ত অসম প্ৰযুক্তিৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হ'ব বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় যে লাহে লাহে জনসাধাৰণে এ আই বুলি ক'লে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰিৱৰ্তে আসাম ইণ্টেলিজেন্স বুলি ক'ব।
AI will not only mean artificial intelligence but will mean also Assam intelligence. The center of Assam's famous silk industry has the potential to grow manifold in generation of incomes and jobs. Reliance Foundation, together with our Swadesh stores, would like to collaborate with the state government to promote this heritage.
Tata Sons-ৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে তেওঁৰ ভাষণত কয় যে অসমৰ সৈতে টাটা গ্ৰুপৰ কেইবা দশকজোৰা সম্বন্ধ আছে। বিগত বৰ্ষত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আৰম্ভণিৰ জৰিয়তে অসম আৰু টাটা গ্ৰুপৰ মাজৰ সম্বন্ধ সুদৃঢ় হ'ল বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় যে অসম চৰকাৰে ঔদ্যোগিক বিকাশৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে টাটা গ্ৰুপে অনাগত সময়ত ৰাজ্যখনত আন এটা বৃহৎ নিৰ্মাণ প্ৰযুক্তিৰ প্ৰকল্পত বিনিয়োগ কৰিব আৰু ইয়াৰ ফলত 30,000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই অহা দুবছৰত অসমত 1,00,000 বেৰেল তেল উৎপাদন কৰিব বুলি ঘোষণা কৰে।
आसाम में हम लोग भी तीन जगह तेल का उत्पादन कर रहे हैं। तीनों जगह फर्स्ट टाइम में हमको डिस्कवरी मिली है और तीनों जगह हम लोग वहां से गैस निकाल के चाय बागान में दे रहे हैं। चाय बागान में उनकी क्षमता बढ़ रही है। पहले कोयले से चलाते थे, अब गैस से चला रहे हैं। आज दुनिया में बिलो द ग्राउंड जिसी से सारे दुनिया आगे बढ़ी है, चाहे वो अमेरिका हो, चाहे वो ऑस्ट्रेलिया हो, चाहे मिडल ईस्ट हो, और हिंदुस्तान में जो जियोलॉजी है मेरे हिसाब से दुनिया में और कहीं नहीं है। और जो हमारे प्रधानमंत्री जी के नेतृत्व में जिस हिसाब से जो ईज ऑफ डूइंग बिजनेस, सेल्फ सर्टिफिकेशन और विश्वास हम सब व्यापारियों पर, इंडस्ट्रीज पे किया जा रहा है, उसका आपको फल देखने में मिलेगा।
জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালে তেওঁৰ ভাষণত কয় যে উত্তৰ পূব সমৃদ্ধিশালী হলেহে দেশ সমৃদ্ধিশালী হ'ব। শ্ৰীজিন্দালে অসমৰ নবীকৰণযোগ্য শক্তিখণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমান অসম অভূতপূৰ্ব ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী হৈছে। তেওঁ কয় যে অসমৰ সমস্যা জৰ্জৰিত ৰাজ্যৰ পৰা অসম বৰ্তমান এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে ৰূপান্তৰৰ যাত্ৰাৰে আগবাঢ়ি আছে। ডক্টৰ শৰ্মাই দেশ বিদেশৰ ব্যৱসায়ী আৰু উদ্যোগীসকলক ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক বিনিয়োগৰ বাবে উপযুক্ত পৰিৱেশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
2014 চন কা বাদ আসাম কা পুনৰ জন্ম হল। প্ৰধানমন্ত্ৰী জী কা নেতৃত্ব মে আসাম এক শান্তি কা প্ৰদেশ বনে। আজ মে দাৱা কা সাথ বল সকতা হু জো প্ৰদেশ এক সময় দেশ কা সবসে ডিস্টার্ব প্ৰদেশ হুয়ে কিয়ে থে, আজ ওহি প্ৰদেশ हमारा देश का सबसे पीसफुल प्रदेश बन चुके हैं। थर्ड टाइम प्रधानमंत्री बनने का बाद साढ़ साल प्रदेश का इन्वेस्टमेंट समिट में प्रधानमंत्री जी खुद शामिल हुए। हमारे देश का सारे पार्ट्स का, सारे खंड का, सारे भूखंड का इक्वल डेवलपमेंट के लिए प्रधानमंत्री जी हमेशा नॉर्थ ईस्ट को साथ देते हैं। मैं आप लोगों को भी पुनर हमारे असम प्रदेश में विनियोग के लिए आमंत्रित करता हूँ। आप लोग आइए, इंडिया का नॉर्थ ईस्ट में आइए। हमारे इंडिया का जो गेटवे है टू द साउथ ईस्ट एशिया, यहाँ आके आप लोग निवेश कीजिए।
উল্লেখযোগ্য যে দেশী বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰহণেৰে আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই সন্মিলনত উদ্বোধনী সত্ৰ, 7খন মন্ত্ৰী পৰ্যায়ৰ সত্ৰ আৰু 14খন বিষয় সম্বলিত সত্ৰ অনুষ্ঠিত হ'ব। এই সত্ৰসমূহত অসমৰ ঔদ্যোগিক বিকাশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য অংশীদাৰ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগকে ধৰি বিভিন্ন বিষয়ত গুৰুত্ব দিয়া হ'ব। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ভূটানৰ কৃষিমন্ত্ৰী, চুবুৰীয়া ৰাজ্যৰ কেইবাগৰাকী মুখ্যমন্ত্ৰীকে ধৰি 61খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, ব্যৱসায়িক প্ৰতিনিধি, কোট আৰু উদ্যোগ বিশেষজ্ঞ অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ দায়িত্বত থকা আন দুটা মন্ত্ৰালয়, ৰেল তথা বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত বিগত সময়ছোৱাত কোকৰাঝাৰৰ পৰা গেলেফুলৈ ৰেলপথ নিৰ্মাণ, ৰেলৱেৰ ভূমি বেদখলমুক্ত কৰি অলপতে ঘোষণা কৰা নাইলেট বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ আৰম্ভণি আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত কামৰূপ জিলাৰ আজাৰাৰ সমীপৰ বঙৰাত ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্তক সুদূৰপ্ৰসাৰী বুলি মন্তব্য কৰে। গুৱাহাটী ৰেল ষ্টেচনক 12 মহলা বা ততোধিক উচ্চতাৰ তথ্য প্ৰযুক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে যোৱা কেইবছৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ 1,000 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে আৰু ই শ্ৰীলংকাৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্যতকৈও অধিক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ জিলাৰ বাছবাৰীত নতুন ৰেলৰ ডবা নিৰ্মাণ কাৰখানাৰ বাবে ৰাজ্য চৰকাৰে ভূমি আবণ্টন কৰিছে আৰু শীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে লামডিঙত ৰেল ইঞ্জিন পুনৰ নিৰ্মাণ কাৰখানা স্থাপনৰ কথাও ঘোষণা কৰে। শ্ৰীবৈষ্ণৱে ভাষণৰ মাজতে নাটকীয়ভাৱে টাটা ছেমিকণ্ডাক্টৰৰ অধ্যক্ষক এন ভাষণস্থলীলৈ মাতি আনে আৰু তেতিয়াই অধ্যক্ষগৰাকীয়ে তুমুল হৰ্ষধ্বনিৰ মাজত অসমত এটা মোবাইল ফোন নিৰ্মাণ কাৰখানা স্থাপন কৰাৰ কথা ঘোষণা কৰে। বিশ্বত বছৰি 1 ট্ৰিলিয়ন ছেমিকণ্ডাক্টৰ চিপছৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে জাগিৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা বছৰি 15 নিযুত চিপছ উৎপাদন হ'ব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰ শলাগ লৈ ৰাজ্যখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত তেওঁক সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
आज वो एक रियलिटी बन रहा है। 2014 के बाद में पूरे नॉर्थ ईस्ट में और खासकर असम में मिला के 1824 किलोमीटर नए रेलवे ट्रैक बने। दिस इज मोर देन दी एंटायर रेलवे नेटवर्क ऑफ अ कंट्री लाइक श्रीलंका। नॉर्थ ईस्ट में इलेक्ट्रिफिकेशन रेलवे का विद्युतीकरण करीब करीब कंप्लीट होने को आया है। इस साल जून में काफी कंप्लीट हो जाएगा। करीब करीब एंड ऑफ दिस ईयर बाय मार्च 2026 100% इलेक्ट्रिफिकेशन नॉर्थ ईस्ट में हो जाएगा। विद इन नेक्स्ट 10 मंथ्स 2 नई अमृत भारत ट्रेन आपके लिए सेंक्शन की, एक मैन्युफैक्चरिंग यूनिट और 2 और नई गाड़ी सेंक्शन की है मोदी जी ने। एक सिलचर से गुवाहाटी इंटरसिटी और एक
এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত 1,22,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। অন্যান্য জিলাতো আয়ুক্তসকলে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কোকৰাঝাৰ জিলাত আজি এডভান্টেজ আসাম সন্মিলনৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হয়। জিলাখনৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ 29 গৰাকী উদ্যোগীয়ে 150 কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কোকৰাঝাৰত নতুন ব্যৱসায় আৰু উদ্যোগত বিনিয়োগৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। বৰপেটা জিলাত অহা 1.5 বছৰৰ ভিতৰত ব্যক্তিগত খণ্ডত প্ৰায় 202 কোটি টকা বিনিয়োগ হ'ব বুলি আজি জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই সদৰি কৰিছে। এডভান্টেজ আসামৰ অংশ হিচাপে আজি জিলাখনত 75 গৰাকী বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিসমূহৰ ভিতৰত স্বাস্থ্যখণ্ডৰ সৈতে জড়িত চুক্তিৰ সংখ্যা অধিক। জিলাখনৰ সৰভোগ আৰু বহৰীত 2খন ঔদ্যোগিক পাম্প স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। এই পামত উদ্যোগ স্থাপনৰ বাবে আগ্ৰহীসকলক চৰকাৰে ভূমি প্ৰদান কৰিব বুলিও শ্ৰীঝাই জানিবলৈ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ উভতিছো অৰুণিমাৰ ওচৰলৈ।
কাইলৈ মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। শিৱ মন্দিৰসমূহ পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু মেলা আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে CCTV কেমেৰা সংস্থাপন কৰিছে। আজি দিনৰ ভাগত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে ভাওনা প্ৰদৰ্শন কৰা হ'ব। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱৰাত্ৰিৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰ টেক শিৱ মন্দিৰত আজিৰে পৰা 4 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰিবলৈ লোৱা হৈছে। আজি অধিৱেশনৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে। জিলাখনৰ টাকাদিয়াবৰীত আজি নৱনিৰ্মিত হাব্ৰাঘাট শিৱ মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। কাইলৈৰ পৰা এই মন্দিৰত শিৱৰাত্ৰি আৰু মেলা অনুষ্ঠিত হ'ব। বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে হত্যাৰ অপৰাধত আজি অশোক কুমাৰ দাস নামৰ এজন লোকক 10,000 টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্ত 6 মাহ সশ্ৰম কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায়ত উল্লেখ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ পালাংদিহাটীৰ বাসিন্দা দাসে 2017 চনৰ 8 আগষ্টত পত্নীক হত্যা কৰিছিল। দ্বিতীয় এডভান্টেজ আসাম শীৰ্ষ সন্মিলনত অসমত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰীৰ দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আহ্বান। সন্মিলনত কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি। অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য। এডভান্টেজ আসামৰ অংশ হিচাপে আজি ৰাজ্যৰ জিলাসমূহত বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ। আৰু কাইলৈ মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্ৰস্তুতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।